মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীৰ বৰাগাঁৱত নিৰ্মীয়মান শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰি শীৰ্ষ বিষয়াসকলৰ সৈতে স্মাৰক ক্ষেত্ৰৰ চূড়ান্ত পৰ্যায়ৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। অসম আন্দোলনৰ মহান শ্বহীদসকলৰ সোঁৱৰণত নিৰ্মাণ কৰা এই শ্বহীদ স্মাৰক ক্ষেত্ৰ অহা 10 ডিচেম্বৰত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ব। বৰাগাঁৱত 98 বিঘাতকৈ অধিক ভূমিত 2019 চনত এই স্মাৰক ক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰা হৈছিল। এই ক্ষেত্ৰত প্ৰেক্ষাগৃহ, প্ৰাৰ্থনাগৃহ, চাইকেল ট্ৰেক আদিৰ উপৰি অসম আন্দোলন তথা ৰাজ্যখনৰ বুৰঞ্জীৰ বিভিন্ন ঘটনা প্ৰবাহক সামৰি শব্দ আৰু পোহৰৰ বিশেষ প্ৰদৰ্শনীৰো ব্যৱস্থা থাকিব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই শ্বহীদ স্মাৰক ক্ষেত্ৰৰ নান্দনিক সৌন্দৰ্য বৃদ্ধিৰ দিশতো কেতবোৰ পৰামৰ্শ আগবঢ়ায়। তেওঁ কয় যে শ্বহীদসকলৰ প্ৰতি অসমৰ সামূহিক কৃতজ্ঞতাৰ অনন্য প্ৰতীক হিচাপে এই স্মাৰকটো পৰিগণিত হ'ব লাগিব। তেওঁ লগতে অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতি তথা তেওঁলোকৰ অৱদানসমূহ জনসাধাৰণৰ প্ৰেৰণাৰ উৎস হিচাপে অম্লান কৰি ৰাখিবলৈ ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলিও মন্তব্য কৰে। অসম ভ্ৰমণলৈ অহা প্ৰাক্তন ক্ৰিকেটাৰ অনিল কুম্বলে কালি মহিলা বিশ্বকাপ ক্ৰিকেটৰ চেম্পিয়ন ভাৰতীয় দলৰ সদস্য উমা ছেত্ৰীৰ পিতৃ মাতৃক সাক্ষাৎ কৰে। তেওঁ খেলুৱৈগৰাকীৰ সাফল্যক লৈ সুখী বুলি অনুভৱ ব্যক্ত কৰাৰ লগতে ভৱিষ্যতৰ বাবেও শুভকামনা জ্ঞাপন কৰে।
বহুত আচ্ছা লগা ইয়াহাঁ সে এক লড়কি অগর ভারত কে লিয়ে খেলতি হ্যায় তো ফির বহুত আচ্ছা লাগতা হ্যায় অর হাল হি মে ওয়ার্ল্ড কাপ জিতে হ্যায় তো অর ইন্সপিরেশন হোগা বাকি লড়কিয়ো কো খেলনে কা ক্রিকেট তো মুঝে আচ্ছা লাগা উনকি প্যারেন্টস সে ইয়াহাঁ মিলনে কা অর উনসে বাতচিত করনে কা তো মেরা শুভকামনা হ্যায় উনকে পাস উমা ছেত্রী কা অর বাকি সবি ক্রিকেটার্স জো ওয়ার্ল্ড কাপ জিতে হ্যায় তো উনকো মেরা শুভকামনা হ্যায় অর হমে গর্ব হোতা হ্যায় ও ভারত কে লিয়ে খেল রহে হ্যায় অর এক ওয়ার্ল্ড কাপ জিত কে আয়ে হ্যায় তো বহুত গর্ব কি বাত।
উল্লেখযোগ্য যে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে ইয়াৰ আগেয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰি দেশৰ জনসাধাৰণক উদ্যানখন ভ্ৰমণৰ বাবে আহিবলৈ আহান জনাইছিল। সদৌ অসম সত্ৰ মহাসভাৰ ৰূপালী জয়ন্তী বৰ্ষ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি পুৱা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য ধেমাজিত উপস্থিত হয়। পুৱা ৰেলযোগে ধেমাজি ৰেল ষ্টেচনত উপস্থিত হোৱা ৰাজ্যপালগৰাকীক আৰক্ষী প্ৰশাসন আৰু বিজেপিৰ দলীয় কৰ্মকৰ্তাসকলে আদৰণি জনায়। সদৌ অসম সত্ৰ মহাসভাৰ ৰূপালী জয়ন্তী বৰ্ষ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিবলগীয়া ৰাজ্যপালগৰাকীয়ে আজি দিনৰ 10:30 বজাত ধেমাজি জিলা আয়ুক্তৰ কাৰ্যালয় পৰিদৰ্শন কৰাৰ পাছত 11 বজাত ধেমাজিৰ জীয়াঢলত জলসম্পদ বিভাগে নিৰ্মাণ কৰা মথাউৰি পৰিদৰ্শন কৰিব। ইয়াৰ পাছত তেওঁ ধেমাজিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত সদৌ অসম সত্ৰ মহাসভাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। বিদেশী ন্যায়াধীকৰণে শোণিতপুৰ জিলাৰ 5 গৰাকী মহিলাক বিদেশী বুলি চিনাক্ত কৰিছে। জিলাখনৰ নদুৱাৰ সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাট থানাৰ অধীনৰ ধোৱাকটা গাঁৱৰ এই মহিলাকেইগৰাকী ন্যায়াধীকৰণে বিদেশী বুলি চিনাক্ত কৰে। জিলাখনৰ আয়ুক্ত আনন্দ কুমাৰ দাসে দিয়া নিৰ্দেশনা অনুসৰি এই তথ্য পোহৰলৈ আহিছে। চিনাক্ত কৰা মহিলাকেইগৰাকী ফাতেমা, মনোৱাৰা, হানুফা, মৰিয়ম নেচা আৰু আমজাদ আলী বুলি চিনাক্ত কৰা হৈছে। কাছাৰ জিলা প্ৰশাসনে কালি ভোটাৰ তালিকাৰ বিশেষ সংশোধনী সন্দৰ্ভত এখন বৈঠকৰ আয়োজন কৰে। জিলা আয়ুক্ত মৃদুল যাদৱৰ নেতৃত্বত আয়োজিত বৈঠকত কেইবাগৰাকী শীৰ্ষ বিষয়া উপস্থিত থাকে। শ্ৰীযাদৱে কয় যে নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰা নীতি অনুসৰি ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে কাছাৰ জিলাতো এই বিশেষ সংশোধনী প্ৰক্ৰিয়া ব্যাপক আৰু স্বচ্ছভাৱে চলোৱা হ'ব। এই ক্ষেত্ৰত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বিষয়টো সভাত আলোচনা কৰা হয়। লখিমপুৰ জিলা সন্মিলন কক্ষত কালি জিলা পৰিকল্পনা সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, বিহপুৰীয়াৰ বিধায়ক ডঃ অমিয় কুমাৰ ভূঞা, লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী, জিলা আয়ুক্ত প্ৰণৱজিৎ কাকতি, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোৰঞ্জন পায়েং, ঢকুৱাখানাৰ বিধায়ক নৱ কুমাৰ দলে অংশগ্ৰহণ কৰে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে 2025-26 শিক্ষাবৰ্ষৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ দিন ঘোষণা কৰিছে। সেই অনুসৰি হাইস্কুল শিক্ষান্ত পৰীক্ষা 10-27 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ব্যৱহাৰিক পৰীক্ষাসমূহৰ সূচী পাছত ঘোষণা কৰা হ'ব। শিক্ষা পৰিষদৰ অধীনৰ উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান, বাণিজ্য আৰু বৃত্তিমূলক শাখাৰ চূড়ান্ত পৰীক্ষা 11 ফেব্ৰুৱাৰীৰ পৰা 16 মাৰ্চলৈ অনুষ্ঠিত হ'ব। ব্যৱহাৰিক পৰীক্ষাসমূহ 27 জানুৱাৰীৰ পৰা 7 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব বুলি ৰাজ্যিক শিক্ষা পৰিষদৰ বিজ্ঞপ্তিত কোৱা হৈছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।